آکاشوانی. বাতৰি পঢ়িছো ঋতুপৰ্ণা বৰাই। এতিয়া প্ৰধান বাতৰিসমূহত আছে, কেন্দ্ৰীয় চৰকাৰে আজি বানপীড়িত ছিকিমলৈ প্ৰায় 45 কোটি টকাৰ দুৰ্যোগ সাহায্য প্ৰদানত অনুমতি জনাইছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ছিকিমত বানৰ ফলত হোৱা ক্ষয় ক্ষতিৰ মূল্যায়ন কৰিবলৈ আন্তঃ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় দল গঠন কৰিছে। ভাৰতীয় মূলৰ অধ্যাপক ডঃ জয়িতা গুপ্তাই ডাচ বিজ্ঞানৰ সৰ্বোচ্চ সন্মান স্পিনজা বঁটা লাভ কৰিছে। আৰু ভাৰতে চীনত অনুষ্ঠিত এছিয়ান গেমছত এতিয়ালৈকে 21টা সোণ, 32টা ৰূপ আৰু 35টা ব্ৰঞ্জসহ মুঠ 88টা পদক লাভ কৰিছে। কেন্দ্ৰীয় চৰকাৰে আজি বানপীড়িত ছিকিমলৈ প্ৰায় 45 কোটি টকাৰ দুৰ্যোগ সাহায্য প্ৰদানৰ অনুমতি জনাইছে। এই ধনৰাশি কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ পৰা 2023-24 বৰ্ষৰ বাবে ৰাজ্যখনলৈ আগবঢ়াইছে। ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য প্ৰদানৰ ক্ষেত্ৰত ৰাজ্যখনক সহায় কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়েও আকস্মিক বানৰ ফলত হোৱা ক্ষয় ক্ষতিৰ মূল্যায়ন কৰিবলৈ আন্তঃ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় দল গঠন কৰিছে। মন্ত্ৰালয়ে কয় যে দলটোৱে অতি সোনকালে ৰাজ্যৰ ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰিব আৰু ইয়াৰ মূল্যায়নৰ ভিত্তিত ছিকিমলৈ অধিক অতিৰিক্ত কেন্দ্ৰীয় সাহায্যৰ অনুমোদন জনোৱা হ'ব। ছিকিমৰ পৰিস্থিতিৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে সৰ্বোচ্চ পৰ্যায়ত প্ৰতি মুহূৰ্ততে নজৰ ৰাখিছে বুলিও মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ছিকিমলৈ সময়মতে ৰচদ পাতিৰ সাহায্যৰে সহায় আগবঢ়াইছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, ভাৰতীয় বায়ুসেনাৰ হেলিকপ্টাৰ আৰু সেনা জোৱানৰ পৰ্যাপ্ত দলৰ লগতে প্ৰয়োজনীয় অনুসন্ধান আৰু উদ্ধাৰৰ সঁজুলিও প্ৰেৰণ কৰিছে। শক্তি, দূৰসংযোগ আৰু কৰকাপ্তানী, ঘাইপথ আৰু পৰিবহণ মন্ত্ৰালয়ৰ কাৰিকৰী দলসমূহে ছিকিমৰ ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ আন্তঃগাঁথনি আৰু যোগাযোগ ব্যৱস্থা সময়মতে পুনৰ উদ্ধাৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে দুদিন পূৰ্বে ডাৱৰ বিস্ফোৰণ আৰু বানপানীৰ বাবে তিস্তা নৈৰ কেইবাখনো দলং, 10 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কিছু অংশ আৰু চুংথাল বান্ধ উটুৱাই লৈ যোৱাৰ ফলত ছিকিমৰ কেইবাখনো সৰু চহৰৰ আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত হয়। গুৱাহাটীত এখন প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰতিৰক্ষা বিভাগৰ জনসম্পৰ্কৰক্ষী বিষয়াই জনাইছে যে ছিকিমত নিৰুদ্ধাৰ হোৱা ভাৰতীয় সেনাবাহিনীৰ লোকসকলৰ উদ্ধাৰ অভিযান অব্যাহত আছে। ইফালে ভাৰতীয় সেনাবাহিনীয়ে উত্তৰ ছিকিমত আবদ্ধ হৈ থকা পৰ্যটক আৰু সৰ্বসাধাৰণ ৰাইজৰ বাবে খাদ্য, চিকিৎসা আৰু যোগাযোগৰ ক্ষেত্ৰত সুবিধা আগবঢ়াই আছে। আনহাতে তিস্তা বান্ধৰ নিম্নভাগত সন্ধানহীন হৈ থকা জোৱানসকলৰ উদ্ধাৰ অভিযান অব্যাহত আছে। লগতে চিংতামৰ সমীপৱৰ্তী বুৰডাঙত বাহনসমূহ খান্দি উলিয়াই থকা হৈছে। ইপিনে ভাৰতীয় সেনাবাহিনীৰ ট্ৰুপছ অব ত্ৰিশক্তি কৰ্পছে লাচং, চাটং, লাচং আৰু চুংথাং অঞ্চলত উপস্থিত থকা পৰ্যটকসকলৰ বিষয়ে তথ্য লাভ কৰিবলৈ সক্ষম হৈছে। আজি বতৰ উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত আবদ্ধ পৰ্যটকসকলক হেলিকপ্টাৰেৰে উদ্ধাৰ কৰিব পৰা হ'ব বুলি আশা কৰা হৈছে। ৰাজ্য চৰকাৰ, ভাৰতীয় সেনা আৰু ভাৰতীয় বায়ুসেনা বাহিনীয়ে যুটীয়াভাৱে এই সম্পৰ্কে পৰিকল্পনা যুগুত কৰিছে। ইতিমধ্যে সকলো সংস্থাৰ দ্বাৰা ক্ষয় ক্ষতিৰ মূল্যায়ন আৰু পথৰ পুনৰ সংযোগ স্থাপনৰ বাবে জৰীপ আৰম্ভ কৰা হৈছে। ৰাজ্যত যোৱা কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চল পানীত বুৰ গৈ জনজীৱনত ব্যাপক সমস্যাৰ সৃষ্টি কৰিছে। মহানগৰীৰ অনিল নগৰ, নবীন নগৰ, জুৰুদকে ধৰি বিভিন্ন অঞ্চলত কৃত্ৰিম বানৰ ফলত স্বাভাৱিক জীৱন ব্যাহত হৈ পৰাৰ লগতে যান বাহনৰ চলাচল ব্যাহত হৈ পৰে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে জনসাধাৰণৰ সহায়ৰ বাবে 9365429314 হেল্পলাইন নম্বৰ মুকলি কৰিছে। আজি বিশ্ব চেৰিব্ৰেল পালচি দিৱস। মস্তিষ্কৰ পক্ষাঘাতৰ ওপৰত চৰ্চা কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে 6 অক্টোবৰত এই দিৱস পালন কৰা হয়। এইবাৰৰ বিশ্ব চেৰিব্ৰেল পালচি দিৱসৰ মূল বিষয় হৈছে টুগেডাৰ ষ্ট্ৰংগাৰ, অৰ্থাৎ একেলগে শক্তিশালী হোৱা। চেৰিব্ৰেল পালচিয়ে এজন ব্যক্তিৰ গতিশীলতা আৰু ভাৰসাম্য তথা ভংগীমা বজাই ৰখাৰ ক্ষমতাত প্ৰভাৱ পেলায়। চেৰিব্ৰেল পালচিৰ বিষয়ে সজাগতা সৃষ্টি, এই ৰোগত আক্ৰান্তসকলক সহায় কৰাৰ বাবে তথা বুজাবুজিৰ পোষকতা কৰাৰ বাবে এখন মঞ্চ স্থাপন কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। আকাশবাণীৰ বাতৰি বিভাগৰ সৈতে হোৱা কথা বতৰাত নতুন দিল্লীৰ সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ শিশু চিকিৎসা বিভাগৰ অধ্যাপিকা শেফালী গুলাটীয়ে এই ৰোগীয়ে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাৰ চিকিৎসা পদ্ধতিৰ লগতে চেৰিব্ৰেল পালচিৰ বিষয়ে বিশদভাৱে উল্লেখ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰতীয় মূলৰ অধ্যাপক ডক্টৰ জয়িতা গুপ্তাই নেডাৰলেণ্ডছৰ এটা অনুষ্ঠানত জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত কৰা কামৰ বাবে ডাচ বিজ্ঞানৰ সৰ্বোচ্চ সন্মান স্পিনজাৰ বঁটা লাভ কৰিছে। বুধবাৰে হেগত নেডাৰলেণ্ডছৰ শিক্ষা বিজ্ঞান আৰু সংস্কৃতি মন্ত্ৰী ৰবাৰ্ট ডাইগ্ৰাফে তেওঁক এই বঁটা প্ৰদান কৰে। ডাচ গৱেষণা পৰিষদৰ এই পুৰস্কাৰৰ মূল্য 15 লাখ ইউৰো। ডক্টৰ গুপ্তাই এই ধনৰাশি বৈজ্ঞানিক গৱেষণাৰ সৈতে জড়িত কাৰ্যকলাপত ব্যয় কৰাৰ মনস্থ কৰিছে। জয়িতা গুপ্তাই এগৰাকী ডাচ পৰিৱেশ বিজ্ঞানী, আমষ্টাৰডাম বিশ্ববিদ্যালয়ৰ গ্লোবেল চাউথৰ পৰিৱেশ আৰু উন্নয়নৰ অধ্যাপিকা। নতুন দিল্লীত আজি নিৰ্বাচন আয়োগে ইয়াৰ পৰ্যবেক্ষকসকলৰ সৈতে এখন বৈঠকত মিলিত হৈছে। বৈঠকত ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, তেলেংগানা আৰু মিজোৰামত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰিবলৈ বিভিন্ন কৌশল আৰু নিয়মাৱলী চূড়ান্ত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব বুলি আশা কৰা হৈছে। শেহতীয়াকৈ নিৰ্বাচনী গোটটোৱে নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৰাজ্যসমূহত নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লৈছিল। অনাগত দিনসমূহত আয়োগে 5খন ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে। কেৰালাত উপকূলৰক্ষী বাহিনী আৰু ৰাজ্যিক মীন বিভাগে যোৱা নিশা কোচিৰ উপকূলৰ উত্তৰ দিশত নিৰুদ্দেশ হোৱা 4জন মাছমৰীয়াৰ সন্ধান আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। নাওখনত 7জন মাছমৰীয়া আছিল। ইয়াৰে 3জনক আন মাছমৰীয়াৰ দলে উদ্ধাৰ কৰে। উদ্ধাৰ অভিযান তীব্ৰতৰ কৰাৰ উদ্দেশ্যে বিশেষ ডুবাৰুৰ দল উদ্ধাৰ অভিযানৰ বাবে নিয়োগ কৰা হৈছে। তামিলনাডুত কালি ফটকা নিৰ্মাণৰ সময়ত নাগাপট্টিনাম জিলাত বিস্ফোৰণ সংঘটিত হোৱা 4জন লোকৰ থিতাতে মৃত্যু হয়। বিস্ফোৰণৰ বাবে মৃতকৰ শৰীৰৰ অংগসমূহ বিভিন্ন স্থানত প্ৰায় 1 মিটাৰ দূৰত্বত সিঁচৰতি হৈ থকাৰ ফলত মৃতদেহসমূহ চিনাক্তকৰণ কঠিন হৈ পৰে। জিলাৰ আৰক্ষী অধীক্ষক হৰি সিঙে জনোৱা মতে ঘটনাটো সংঘটিত হোৱাৰ সময়ত 8জন লোক কাৰখানাটোৰ ভিতৰত আছিল। আহত লোকসকলক উন্নত চিকিৎসাৰ বাবে নাগাপট্টিনাম চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয়। আৰক্ষীয়ে গোচৰ ৰুজু কৰি এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। ভাৰতে চীনত অনুষ্ঠিত এছিয়ান গেমছত এতিয়ালৈকে 21টা সোণ, 32টা ৰূপ আৰু 35টা ব্ৰঞ্জসহ মুঠ 88টা পদক লাভ কৰিছে। ভাৰত বৰ্তমান প্ৰতিযোগিতাৰ পদক তালিকাৰ চতুৰ্থ স্থানত আছে। এছিয়ান গেমছৰ ইতিহাসত এয়া ভাৰতৰ বৰ্তমানলৈকে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। ইফালে ভাৰতৰ পুৰুষৰ কাবাডীৰ দলটোৱে পাকিস্তানক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। ইয়াৰ পূৰ্বে ভাৰতে জাকাৰ্টাত অনুষ্ঠিত অষ্টাদশ এছিয়ান গেমছত 70টা পদক লাভ কৰিছিল। প্ৰতিযোগিতাৰ কালি দ্বাদশ দিনা ভাৰতৰ পুৰুষ আৰ্চাৰী দলে কণ্টন শাখাৰ দলীয় শিতানত দক্ষিণ কোৰিয়াত 235-230 ফলাফলত পৰাভূত কৰি সোণৰ পদক হস্তগত কৰে। ইয়াৰ পূৰ্বে জ্যোতি, পৰিণীত আৰু আদিতিয়ে মহিলাৰ আৰ্চাৰীৰ কণ্টন শাখাৰ দলীয় শিতানত সোণৰ পদক অৰ্জন কৰে। দলটোৱে চীনা টাইপেৰ প্ৰতিদ্বন্দ্বীক 230-228 ফলাফলত পৰাস্ত কৰে। একেদৰে দীপিকা পল্লিকাল আৰু হৰিন্দৰ পাল সিং সান্ধুৰ যুটিটোৱে স্কোৱাছৰ মিক্সড ডাবলছত মালয়েছিয়াৰ প্ৰতিদ্বন্দ্বীক পৰাভূত কৰি সোণৰ পদক হস্তগত কৰে। স্কোৱাছত পুৰুষৰ ছিংগলছত সৌৰভ ঘোষাল ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয়। সৌৰভ আজি ফাইনেলত মালয়েছিয়াৰ ইন ৱাব এনজিৰ হাতত 1-3 ফলাফলত পৰাজিত হয়। ইপিনে কাবাডীৰ পুল এৰ এখন খেলত আজি ভাৰতীয় পুৰুষ দলে জাপানক 56-28 পইণ্টত পৰাস্ত কৰে। এই জয়ৰ সুবাদত ভাৰত প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰাটো নিশ্চিত হৈছে। ইপিনে মহিলাৰ মল্লযুদ্ধৰ 57 কিলোগ্ৰাম ওজন শাখাৰ এখন খেলত মালয়েছিয়াই দক্ষিণ কোৰিয়াৰ বাৰ্গ জিয়নেজক 2-0 ফলাফলত পৰাস্ত কৰে। আনহাতে মহিলাৰ মল্লযুদ্ধৰ 50 কিলোগ্ৰাম ওজন শাখাত পূজা গেহলট কানাডাৰ মল্লযুদ্ধৰ হাতত 6-9 ফলাফলত পৰাভূত হয়। এতিয়া খেলুৱৈগৰাকীয়ে ব্ৰঞ্জৰ পদকৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ইপিনে অন্তিম পংখালে মহিলাৰ 54 কিলোগ্ৰাম ওজন শাখাত মংগোলীয়াৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। বেডমিণ্টনত ভাৰতৰ এইচ এছ প্ৰণয়ে মালয়েছিয়াৰ লিজি জিয়াক পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে। একেদৰে সাত্বিক চাৰাই, জয়ন্তী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটিটোৱে ছিংগাপুৰৰ যুটিক 21-7, 21-9 গেমত পৰাস্ত কৰি পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে। সাত্বিক চাৰাই আৰু চিৰাগৰ যুটিটো ছেমি ফাইনেলত মালয়েছিয়াৰ আৰন চিয়া আৰু চুম উই ইয়েকৰ সন্মুখীন হ'ব। কেন্দ্ৰীয় চৰকাৰে আজি বানপীড়িত ছিকিমলৈ প্ৰায় 45 কোটি টকাৰ দুৰ্যোগ সাহায্য প্ৰদানত অনুমতি জনাইছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ছিকিমত বানৰ ফলত হোৱা ক্ষয় ক্ষতিৰ মূল্যায়ন কৰিবলৈ আন্তঃ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় দল গঠন কৰিছে আৰু ভাৰতে চীনত অনুষ্ঠিত এছিয়ান গেমছত এতিয়ালৈকে 21টা সোণ, 32টা ৰূপ আৰু 35টা ব্ৰঞ্জসহ মুঠ 88টা পদক লাভ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে।